আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছেনে? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত কেতিয়াবা আমাক জনাইছেনে? আমি কিন্তু আপোনাৰ চিঠিৰ বাবে আগ্ৰহেৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি আমালৈ মাজে সময়ে চিঠি পত্ৰ দি থাকিবচোন। অৱশ্যে লিখিবলৈ হ'লে আমাৰ ঠিকনাটোও জানিব লাগিব। আমাৰ ঠিকনা হৈছে
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন অধ্যয়ন আৰম্ভ কৰাৰ আগতে মহান পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ জনাওঁ, কিয়নো তুমি আমাক এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰাৰ আৰু এটা সুযোগ আমাক দান কৰিলা। তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ বুজি পাবলৈ তুমি আমাক সহায় কৰা প্ৰভু। আমাৰ প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকক প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত নিজৰ পবিত্ৰ তেজ পুৱাই আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা কবৰৰ পৰা জি উঠি স্বৰ্গলৈ গৈ তোমাৰ সোঁহাতে বহি আমাৰ হকে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ, আমেন। প্ৰিয় শ্ৰোতা, আমি বাইবেলখন প্ৰথমৰ পৰা অধ্যয়ন কৰি আহি এতিয়া একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 16 অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰি 11 পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 16 অধ্যায়ৰ 12 পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই 16 অধ্যায়ত আমি পাইছোঁ পৃথিৱীলৈ নামি অহা শেষ মহাক্লেশবোৰৰ কথা। ঈশ্বৰে সাতজন স্বৰ্গদূতৰ হতুৱাই পৃথিৱীত এটা এটাকৈ সাতটা ক্ৰোধৰ বাতি বাকি দিয়াব। সেয়া হ'ব ঈশ্বৰ বিৰোধী জগতখনৰ ওপৰত ঈশ্বৰে জাপি দিয়া প্ৰচণ্ড ক্ৰোধ আৰু দণ্ড। 11 নম্বৰ পদলৈকে পঢ়োঁতে আমি পালোঁ পাঁচটা বাতি বাকী দিয়াৰ কথা। এতিয়া 12 নম্বৰ পদত আমি পাওঁ 6 নম্বৰ বাতিটো বাকী দিয়াৰ কথা। বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। প্ৰকাশিত বাক্য 16 নম্বৰ অধ্যায় 12 নম্বৰ পদ। ষষ্ঠজনে ফৰাত মহানদীত নিজৰ বাতি বাকী দিলে। তাতে সূৰ্যোদয়ৰ পৰা অহা ৰজাসকলৰ পথ প্ৰস্তুত কৰিবলৈ সেই নদীৰ পানী শুকাই গ'ল। ফৰাত নদী মানে ইউফ্ৰেটিছ নদী, আৰু এই নদীক মহানদী বুলি কোৱা হৈছে। একেদৰে বাইবেলত ভূমধ্য সাগৰক মহাসমুদ্ৰ বুলি কোৱা হৈছে। শাস্ত্ৰত ফৰাত নদীক যথেষ্ট গুৰুত্ব দিয়া হৈছে। প্ৰথমতে আদিপুস্তকৰ 2 নম্বৰ অধ্যায়ত এই নদীৰ কথা উল্লেখ কৰা হৈছে, আৰু বাইবেলত প্ৰায় 25 বাৰ উল্লেখ কৰা হৈছে এই নদীৰ কথা। আৰু এই পদটোতে ষষ্ঠটো মহাক্লেশৰ সৈতে এই ফৰাত নদী জড়িত হৈ পৰিছে। আদিপুস্তকত অৰ্থাৎ মানুহৰ প্ৰথম অৱস্থাটো এই নদীয়ে বিশেষ স্থান পাইছিল, আৰু ইয়াত মানুহৰ শেষ অৱস্থাটো এই নদীয়ে বিশেষ গুৰুত্ব পাইছে। এই নদী আছিল মানৱ সভ্যতাৰ কেন্দ্ৰস্থলস্বৰূপ, আৰু এই নদীয়েই হ'ব মানৱ সভ্যতাৰ ধ্বংসৰ স্থানো। এই নদী হৈছে প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজৰ বাধাৰ প্ৰাচীৰস্বৰূপ। 1800 মাইল দীঘল, আৰু ইয়াৰ আধাতকৈ বেছি অংশ নাও জাহাজ চলাচল কৰিব পাৰে। ই বহল আৰু দ, গতিকে সৈন্যবাহিনী সহজে পাৰ হৈ যাব নোৱাৰে। অব্ৰাহামক ইব্ৰী বুলি কোৱা হৈছিল, আৰু কোনো কোনো লোকে ক'ব খোজে যে তেওঁ ইউফ্ৰেটিছ নদীৰ সিপাৰৰ পৰা অহা বাবেই তেওঁক ইব্ৰী বোলা হৈছিল। ঈশ্বৰে অব্ৰাহামক যি দেশ দিবলৈ প্ৰতিজ্ঞা কৰিছিল, সেই দেশৰ পূব সীমা হৈছে এই ইউফ্ৰেটিছ নদী। আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ আদিপুস্তক 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। সেইদিনাই জিহুৱাই অব্ৰামে সৈতে এটি নিয়ম স্থিৰ কৰি ক'লে, মিছৰ জুৰিৰ পৰা ফৰাত মহানদীলৈকে এই দেশ এই নদীয়েই ৰোমীয়া সাম্ৰাজ্যৰো পূব সীমা হৈছিল। সেই সময়ত এই ইউফ্ৰেটিছ নদী অতি অলৌকিকভাৱে শুকাই যাব, গতিকে পূব আৰু পশ্চিমৰ দেশৰ মাজৰ সীমা আঁতৰি যাব, আৰু পূব দেশৰ সূৰ্য উঠা দেশৰ ৰজাসকল অনায়াসে আৰ্মাগেডনৰ যুদ্ধলৈ যাব পাৰিব। অতীতত টাইমুৰ লংগই পূব দেশৰ পৰা আহি সেই দেশবোৰত প্ৰচণ্ড আক্ৰমণ চলাইছিল, কিন্তু সেয়া একোৱেই নহয়। ভৱিষ্যতে অতি বিশাল সৈন্যবাহিনী আহি সেই নদী পাৰ হৈ প্ৰচণ্ড আক্ৰমণ চলাব। পৃথিৱীৰ অধিকভাগ লোকেই পূবৰ দেশসমূহত বাস কৰে, আৰু তাত খ্ৰীষ্টৰ শুভবাৰ্তা বিশেষভাৱে ঘোষিত হোৱা নাই বুলিয়েই ক'ব পাৰি। সেই দেশসমূহে খ্ৰীষ্টাৰিকেই নেতা বুলি মানি ল'ব। যিখন ছবি আমি দেখিছোঁ সেইখন অতি ভয় লগা। সেই শেষকালত ঘোঁৰাৰ লাগাম পৰ্যন্ত তেজৰ ডুঙা বান্ধিব বুলি কোৱা হৈছে। ইমান লাখ লাখ লোকে দলে বলে পেলেষ্টাইন আক্ৰমণ কৰিবলৈ আহিলে তেনে ঘটাটো নিশ্চয় আচৰিত কথা নহ'ব। এতিয়া ষষ্ঠ আৰু সপ্তম বাতিটো বাকী দিয়াৰ মাজৰ সময়খিনিত এটা বিশেষ বিৰতি আমি দেখিবলৈ পাওঁ। আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে এই প্ৰকাশিত বাক্য পুস্তকত আমি কেইবাটাও হাতৰ শৃংখলা পাওঁ, যেনে 7টা চাপ থকা পুথিখন প্ৰভু যীশুৱে মেলাৰ কথা, 7টা তুৰিধ্বনিৰ কথা, 7জন ব্যক্তিৰ কথা, আৰু ইয়াত পাই আছোঁ আমি 7টা ক্ৰোধৰ বাতিৰ কথা। আৰু প্ৰতিটো হাতৰ শৃংখলাৰ ক্ষেত্ৰতেই 6 নম্বৰ আৰু 7 নম্বৰ ঘটনাটোৰ মাজত এটা বিৰতিৰ কাল আমি পাওঁ। ধুমুহাৰ আগে আগে যেনেদৰে সকলোপিনে নিতাল মাৰে, ঠিক তেনেকৈ সাত নম্বৰটো অহাৰ আগে আগে যেন অলপ বিৰতি। ইয়াৰ একমাত্ৰ ব্যতিক্ৰম আমি দেখিছিলোঁ সেই সাতজন বিশেষ ব্যক্তিৰ ক্ষেত্ৰতহে। আৰু এই বিৰতিৰ উদ্দেশ্য হৈছে কথাখিনি অলপ বহলাই জনাই দিয়া। এতিয়া আমি তেৰ আৰু চৈধ্য নম্বৰ পদ দুটা পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, পাছে সেই নাগৰ মুখৰ পৰা, পশুৰ মুখৰ পৰা আৰু ভাৰুকুৱা ভাৱবাদীৰ মুখৰ পৰা বেঙৰ সদৃশ তিনিটা অসুচী আত্মা ওলোৱা দেখিলোঁ। সিহঁত ভূতবোৰৰ আত্মা, আচৰিত চীন দেখুৱাওঁতা। সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহাদিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজাসকলক গোট খুৱাবৰ কাৰণে তেওঁবিলাকৰ ওচৰলৈ ওলাই যায়। এই মহাযুদ্ধ মানেই হৈছে আৰ্মাগেডনৰ যুদ্ধ। মাত্ৰ এখন যুদ্ধ নহয়, এলানি যুদ্ধ, মহাসমৰ। এই মহাসমৰখন আৰম্ভ হ'ব পেলেষ্টাইনৰ উত্তৰ দিশৰ এখন প্ৰকাণ্ড শক্তিশালী ৰাষ্ট্ৰই দলে বলে পেলেষ্টাইন আক্ৰমণ কৰাৰ পৰাই, আৰু সেইটো ঘটিব সেই মহাক্লেশৰ সময়ৰ মাজভাগতেই, অৰ্থাৎ চাৰে তিনি বছৰ পাৰ হোৱাৰ পাছৰ পৰাই। এই মহাযুদ্ধৰ আৰম্ভণি হ'ব বুলি অনুমান কৰিব পাৰি ঠিক সেইখিনি সময়ৰ পৰাই। এই সময় চলিব গোটেই পেলেষ্টাইন দেশজুৰি, যিহুছাফতৰ উপত্যকাৰ পৰা ইডুম পৰ্বতলৈকে। এই সময় চলিব প্ৰায় চাৰে তিনি বছৰ কাল ধৰি, আৰু এই সময়ৰ অন্ত পৰিব প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ স্বৰ্গৰ পৰা নামি অহাৰ লগে লগে। ধাৰ্মিকতাৰ সূৰ্য উদিত হ'ব ডেউকাত সুস্থতালৈ। ইয়াত আমাৰ আগত নৰকৰ তৃত্ব ৰূপ দাঙি ধৰা হৈছে, ছয়তান, খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদী। সেই তিনিজনে একলগ হৈ কাম কৰিব আৰু জগতৰ জাতিসমূহক একগোট কৰি ইছৰাইলৰ বিৰুদ্ধে অভিযান চলাই এই পৃথিৱীত ঈশ্বৰৰ আঁচনি ব্যৰ্থ কৰিবলৈ চেষ্টা কৰিব। ঈশ্বৰে আব্ৰাহাম আৰু আব্ৰাহামৰ বংশৰ প্ৰতি কিছুমান প্ৰতিজ্ঞা কৰিছিল। তেওঁ ইব্ৰী লোকবোৰৰ সৈতে কিছুমান চুক্তি কৰিছিল, সেই চুক্তি তেওঁ লংঘন নকৰে। একেদৰে তেওঁ আজি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতিও বিশেষ প্ৰতিজ্ঞা কৰি থৈছে যে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা লোকক তেওঁ পৰিত্ৰাণ দিব। সেই চুক্তি, সেই নতুন নিয়ম তেওঁ প্ৰভু যীশুৰ তেজেৰে স্থাপন কৰিছে, আৰু সেই চুক্তিও তেওঁ কেতিয়াও লংঘন নকৰে। বহুতো লোকে ভাবে যে ঈশ্বৰে ইছৰাইল জাতিৰ ক্ষেত্ৰত তেওঁৰ হাত ধুলে, তেওঁ আৰু ইছৰাইল জাতিৰ প্ৰতি কৰা প্ৰতিজ্ঞা পালন নকৰে। এনেদৰে ভবা লোকসকলে ঈশ্বৰে পুৰণি নিয়মত ইছৰাইলৰ প্ৰতি কৰা প্ৰতিজ্ঞাবোৰৰ আত্মিক অৰ্থহে কৰিব খোজে, আক্ষৰিক অৰ্থ মানিব নোখোজে। কিন্তু ইয়াৰ কোনো শাস্ত্ৰসন্মত ভেদি নাই। বাইবেলখন আক্ষৰিক অৰ্থতেই আমি বিশ্বাস কৰোঁ। ঈশ্বৰে ইছৰাইলৰ সৈতে স্থাপন কৰা চুক্তি ছয়তানে ভংগ কৰিবলৈ সদায় চেষ্টা কৰে, সেই কথা আমি সদায় দেখি আহিছোঁ। কিন্তু সেই মহাক্লেশৰ সময়ত পৰজাতীয় লোকসকলে সদল বলে ইছৰাইলীয়সকলক আক্ৰমণ কৰিব। আমাৰ আগত দাঙি ধৰা এই ভয়াৱহ ছবিখন চালে আমি ভৱিষ্যতে ঘটিবলগীয়া ঘটনাৰ এটা ৰূপ দেখা পাওঁ। বেঙৰ সদৃশ তিনিটা অসুচী আত্মা, সেইকেইটা বাৰু সঁচা বেং হ'ব নেকি? মিছৰৰ ক্ষেত্ৰত বেংবোৰ সঁচাসচি বেং আছিল। এই ক্ষেত্ৰতো সেই বেং আক্ষৰিক অৰ্থতেই বেং হ'বও পাৰে, কিন্তু আমি সেইটো প্ৰতীক বা চীন বুলিহে ভাবোঁ। আৰু ইয়াতো বেঙৰ সদৃশ বুলিহে কোৱা হৈছে, বেঙেই বুলি কোৱা নাই। যদি বেং, তেন্তে নিশ্চয় বেং বুলিয়েই ক'লেহেঁতেন। এই বেঙৰ সদৃশ বস্তুকেইটাৰ বিষয়ে এজন বিখ্যাত পণ্ডিতে এনেদৰে মন্তব্য কৰিছে, সেইকেইটা অসুচী আত্মা, ছয়তানৰ লগৰীয়া আত্মা। ছয়তানৰ তৃত্ব শক্তিয়ে সেই আত্মাকেইটা পঠিয়াই দিছে। সেই আত্মাকেইটাই পৃথিৱীখনক উচতাই পৃথিৱীৰ পৰা ঈশ্বৰৰ নাম লুপ্ত কৰিবলৈ চেষ্টা চলাব। সেইকেইটাই পৃথিৱীৰ জাতিসমূহক একত্ৰিত কৰি ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাব, কিন্তু ঈশ্বৰৰ হাতত সকলো বিদ্ৰোহী ধ্বংস হ'ব। প্ৰিয় শ্ৰোতা, আজিও ছয়তানৰ শক্তিবোৰে বিভিন্ন মাধ্যমৰ সহায়ত মানুহক অপথে পৰিচালিত কৰি থাকে আৰু ঈশ্বৰৰ বিৰুদ্ধে চিন্তা কৰিবলৈ শিকাই থাকে। সংবাদ মাধ্যমে জনসাধাৰণৰ চিন্তাধাৰাত অতি অশুভ প্ৰভাৱ পেলাব পাৰে। সেই অশুভ শক্তিকেইটায়ো ঠিক তেনেকুৱাই কৰিব। সিহঁতে পৃথিৱীৰ জাতিসমূহৰ ব্ৰেইন ৱাশ কৰিব, জাতিসমূহক ইছৰাইলৰ বিৰুদ্ধে একত্ৰিত কৰিব আৰু জাতিসমূহে ইছৰাইল আক্ৰমণ কৰিব। একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টইহে এই আক্ৰমণ প্ৰতিহত কৰিব পাৰিব। ইছৰাইলৰ সহায় আৰু উত্তৰ বা দক্ষিণ, পূব বা পশ্চিমৰ পৰা নাহে, সেইবোৰ দিশৰ পৰা সমস্যাহে আহিব। তেওঁলোকৰ সহায় আহিব ঊৰ্ধৰ পৰা, প্ৰভু যীশুৰ পৰা, স্বৰ্গমৰ্তৰগৰাকী প্ৰভু যীশুৰ পৰা। এতিয়া 15 নম্বৰ পদটো পঢ়ি দিছো। চোৱা, মই চোৰৰ নিচিনাকৈ আহিছো, যিজনে জাগি থাকে আৰু যাতে তেওঁ উলংগ হৈ নুফুৰে আৰু তেওঁৰ লাজ দেখা নাপায়, তাৰ কাৰণে নিজ বস্ত্ৰ ৰাখে, তেওঁ ধন্য। চোৱা, মই চোৰৰ নিচিনাকৈ আহিছো। খ্ৰীষ্ট চোৰৰ নিচিনাকৈ আহিব, অৰ্থাৎ কোনেও গম নোপোৱাকৈ হঠাতে আহিব। কিন্তু খ্ৰীষ্টীয় মণ্ডলীৰ কাৰণে তেওঁ চোৰৰ নিচিনাকৈ নাহে, কাৰণ তেওঁৰ আগমন হ'ব বুলি খ্ৰীষ্টীয় মণ্ডলীয়ে জানেও আৰু সজাগো হৈ থাকে। এই বিষয়ে আমি প্ৰথম থিছলনিকিয়া 5 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদটো এনেদৰে পঢ়ি দিব পাৰোঁ। কিন্তু হে ভাইবিলাক, চোৰৰ নিচিনাকৈ সেইদিন তোমালোকৰ ওচৰত উপস্থিত হ'বলৈ তোমালোক আন্ধাৰত থকা নাই। চোৰক আমি কোনেও নিবিচাৰোঁ, চোৰৰ পৰা হাত সাৰি থাকিবলৈহে আমি সকলোৱে চেষ্টা কৰোঁ। আমি চোৰক আদৰণি নজনাওঁ, ক'ৰবালৈ গ'লে আমি আমাৰ ঘৰৰ দুৱাৰত লিখি থৈ নাযাওঁ যে, চোৰ মহাশয়, মই আপোনাৰ বাবে দুৱাৰখন খুলি থৈ গৈছোঁ, আলমাৰীৰ চাবিটো টেবুলতে আছে, অনুগ্ৰহ কৰি দুৱাৰখন নিজে খুলি ল'ব। নাই, আমি কোনেও তেনেকুৱা নকৰোঁ। বৰং চোৰৰ পৰা হাত সাৰিবলৈ আমি দুৱাৰত তলা লগাওঁ। কিন্তু খ্ৰীষ্টীয় মণ্ডলীয়ে খ্ৰীষ্টৰ আগমনৰ বাবে আশাৰে বাট চাই আছে, তেওঁ অহাটোহে আমি বিচাৰিছোঁ। সেইবাবে খ্ৰীষ্টীয় মণ্ডলীৰ বাবে খ্ৰীষ্ট চোৰৰ নিচিনাকৈ নাহে। বাইবেলত আমি এনেদৰে পাওঁ, আৰু পৰমধন্য আশা সিদ্ধিলৈ আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আৱিৰ্ভাৱলৈ যেন অপেক্ষা কৰি থাকোঁ, সেই অনুগ্ৰহে এনে শিক্ষা আমাক দিছে। টিত 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ। কিন্তু মহাক্লেশৰ অন্তত ঈশ্বৰ বিৰোধী জগতখনলৈ খ্ৰীষ্ট আহিব চোৰৰ নিচিনাকৈ, চোৰ অহাৰ নিচিনাকৈ, হঠাতে, কোনেও নজনাকৈ। তেওঁৰ আগমনত জগতখনে হিয়া ঢাকুৰি কান্দিব, কাৰণ জগতখনে তেওঁ অহাটো নিবিচাৰে। যিজনে নিজৰ বস্ত্ৰ ৰাখে তেওঁ ধন্য। এই বস্ত্ৰনো বাৰু কি? খ্ৰীষ্টৰ ধাৰ্মিকতাই সেই বস্ত্ৰ। খ্ৰীষ্টৰ ধাৰ্মিকতাৰূপী বস্ত্ৰ পিন্ধি আমি ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণ ধাৰ্মিক বুলি গণিত হ'ব পাৰোঁ। 16 নম্বৰ পদটো পঢ়ি দিছোঁ। পাছে সিহঁতে ইব্ৰী ভাষাত হৰ্মাগিডুন বোলা এখন ঠাইত তেওঁবিলাকক গোট খুৱালে। শাস্ত্ৰত কেৱল এই ঠাইতেই হৰ্মাগিডুন শব্দটো আছে। অৱশ্যে এই হৰ্মাগিডুনৰ যুদ্ধৰ বিষয়ে বহু ঠাইত উল্লেখ আছে। ইয়াৰ অৰ্থ হৰ মানে পৰ্বত আৰু মাগিডো মানে এখন পৰ্বত। এছড্ৰেইলন নামৰ সমতল অঞ্চলতেই মাগিডো নামৰ পৰ্বতখন আছে, অতি সাৰুৱা ঠাই। ইয়াতেই ইতিমধ্যে বহু যুদ্ধ সংঘটিত হৈ গৈছে আৰু মানৱৰ ইতিহাসৰ শেষ যুদ্ধখন ইয়াতেই হ'ব। সোতৰ আৰু ওঠৰ পদ, আৰু সপ্তমজনে আকাশত নিজৰ বাতি বাকি দিলে, তাতে সেই মন্দিৰ আৰু সিংহাসনৰ পৰা এই মহাবাণী ওলাল হ'ল। তেতিয়া বিজুলী, মাত আৰু মেঘ গৰ্জন হ'ল, আৰু পৃথিৱীত মনুষ্য হোৱাৰে পৰা যেনে ভয়ানক আৰু মহাভূমিকম্প কেতিয়াও হোৱা নাই, তেনে মহাভূমিকম্প হ'ল। এই সাত নম্বৰ ক্লেশটো অহাৰ লগে লগে আমি উপনীত হওঁ মহাক্লেশৰ একেবাৰে শেষ ক্ষণত। আকাশত মানে কোনো ভৌগোলিক অৱস্থান বুজোৱা হোৱা নাই। প্ৰভু যীশুখ্ৰীষ্ট আকাশ মহাকাশ সকলোৰে নিয়ন্ত্ৰণকৰ্তা। তেওঁ সেই মহাকাশৰ পৰা পৃথিৱীলৈ আহিবলৈ সাজু হ'ব ধৰা আমি ইয়াত দেখিছো। মন্দিৰৰ কথাটো বাৰে বাৰে উল্লেখ কৰা হৈছে, আৰু খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে মন্দিৰৰ কথাটো জড়িত নহয় বুলি আমি বাৰে বাৰে উল্লেখ কৰি আহিছো। ইছৰাইল জাতিৰ সৈতেহে মন্দিৰৰ কথাটো জড়িত, কাৰণ ইছৰাইল জাতিকহে ঈশ্বৰে মন্দিৰ দিছিল স্বৰ্গৰ আৰ্হিৰে। ইছৰাইল জাতিৰ 144,000 লোকে খ্ৰীষ্টত বিশ্বাস কৰিব, তেওঁলোক সেই মহাক্লেশৰ মাজেদি জয়যুক্ত হৈ পাৰ হ'ব। ইয়াত যি দৃশ্য আমাৰ আগত দিয়া হৈছে, খ্ৰীষ্টীয় মণ্ডলী তাৰ অংশীদাৰ নহয়। সিংহাসনৰ পৰা এই মহাবাণী ওলাল হ'ল, সেই মাত নিশ্চয় প্ৰভু যীশুখ্ৰীষ্টৰ। সময় হ'ল, মহাক্লেশৰ দিন শেষ হ'বৰ হ'ল, আৰু প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ সময় হ'ল। 19-21 পদলৈকে পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, তাতে মহানগৰখন তিনিভাগে বিভক্ত হ'ল, আৰু পৰজাতিবিলাকৰ নগৰবোৰ পৰিল, আৰু ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসেৰে পৰিপূৰ্ণ পাণপাত্ৰ সেই মহাবাবিলক দিবলৈ ঈশ্বৰৰ সাক্ষাতে তাক সোঁৱৰণ কৰা গ'ল, আৰু আটাই দ্বীপ পলাল, পৰ্বতবোৰো আৰু পোৱা নগ'ল, আৰু মানুহৰ ওপৰত আকাশৰ পৰা এমোন এমোন গধুৰ হোৱা এনে মহাশিলাবৃষ্টি হ'ল। এই শিলাবৃষ্টিৰূপ উৎপাতৰ কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিলে, কিয়নো সেই উৎপাত অতি মহান। এইয়েই মহাক্লেশৰ সামৰণি। প্ৰচণ্ড ভূমিকম্পত জিৰচালেম তিনিভাগত বিভক্ত হ'ব। অৱশ্যে পৃথিৱীৰ নগৰবোৰ ধ্বংস হ'ব সেই প্ৰচণ্ড ভূমিকম্পৰ ফলত। বাবিলৰ পতন হ'ব বুলি ইয়াত আকৌ উল্লেখ কৰা হৈছে। আটাই দ্বীপবোৰ পলাল, অৰ্থাৎ দ্বীপবোৰো লৰচৰ হ'ব, ভূভাগৰ সীমাবোৰ সলনি হ'ব, মুঠতে পৃথিৱীত প্ৰচণ্ড আলোড়ন হ'ব, আৰু শেষত প্ৰচণ্ড শিলাবৃষ্টি হ'ব। আৰু সেই সময়ত যি শিলাবৃষ্টি হ'ব, সি হ'ব অভূতপূৰ্ব, আৰু এই শিলাবৃষ্টিৰেই মহাক্লেশৰ সময়ৰ অন্ত পৰিব, আৰু তাৰ পাছতেই হ'ব প্ৰভু যীশুৰ দ্বিতীয় আগমন। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বাবে আপুনি বাৰু আশাৰে আগ্ৰহেৰে বাট চাই আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ক্রুজ আর ও পা ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com আমাৰ ৱেবছাইট www.twr.in
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671 ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671 আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।